লোক অধ্যায় ১৩। সেই সময়ত কোনো কোনোৱে উপস্থিত হৈ পিলাতে যি গালিলিয়া লোকৰ তেজ তেওঁবিলাকৰ বলিৰে সৈতে মিহলি কৰিলে তেওঁবিলাকৰ বিষয়ে তেওঁক সংবাদ দিলে। তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
সেই গালিলিয়া লোকে সেই দুখ ভোগ কৰা হেতুকে তেওঁবিলাক আটাই গালিলিয়াবিলাকতকৈ পাপী বুলি ভাবিছানে? মই তোমালোকক কওঁ তেনে নহয়, কিন্তু মন নাপালতালে তোমালোক সকলো সেইদৰে বিনিষ্ট হবা। নাইবা চিলুহত থকা ওখগড়ৰ পতনত যি ১৮ মানুহ মৰা পৰিল, জিৰচেলেমত থকা আটাই মানুহতকৈ তেওঁলোক বৰ অপৰাধী বুলি ভাবিছানে? মই তোমালোকক কওঁ তেনে নহয়, কিন্তু মন নাপলতালে তোমালোক সকলো সেই একেদৰেই বিনিষ্ট হবা।
পাছে তেওঁ এই দৃষ্টান্ত ক'লে,
কোনো মানুহৰ দ্ৰাক্ষাবাৰীৰ মাজত ৰোৱা এজোপা ডিমৰু গছ আছিল। তাতে তেওঁ আহি তাৰ গুটি বিচাৰিলে, কিন্তু এতিয়াও নাপালে। তেতিয়া সেই বাৰীচোৱাক ক'লে, চোৱা, মই ৩ বছৰ আহি এই ডিমৰু গছৰ গুটি বিচাৰি নাপাওঁ, ইয়াক কাটি পেলোৱা, ই কিয় ভূমিকো অকৰ্মণ্য কৰে? তাতে তেওঁ উত্তৰ দি তেওঁক ক'লে, হে প্ৰভু, এইবছৰো থাকিবলৈ দিয়ক, ইয়াৰ চাৰিওফালে খানি সাৰ দিওঁ, পাছে যদি গুটি ধৰে তেন্তে ভালেই, নহলে ইয়াক কাটি পেলোৱাব।
পাছে তেওঁ বিশ্ৰামবাৰে এটা নামঘৰত উপদেশ দি আছিল, আৰু চোৱা, ১৮ বছৰৰ পৰা দুৰ্বলতাজনক আত্মাৰ অধীন হোৱা এজনী তিৰোতা আছিল। তেওঁ কুজি হৈ কোনোমতে নিজৰ গা পোন কৰিব নোৱাৰিছিল। যীশুৱে তেওঁক দেখি মাতি ক'লে,
হে নাৰী, তোমাৰ দুৰ্বলতাৰ পৰা তুমি মুক্ত হৈছা।
আৰু তেওঁৰ গাত তেওঁ হাত দিলত তেতিয়াই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে। কিন্তু যীশুৱে বিশ্ৰামবাৰে সুস্থ কৰা হেতুকে নামঘৰৰ গৰাকীয়ে কুপিত হৈ উত্তৰ দি লোকসমূহক ক'লে,
যি কেইদিন বন কৰিব পায় এনে ছদিন আছে, এই হেতুকে সেইকেইদিনৰ ভিতৰত আহি সুস্থ হ'বা, কিন্তু বিশ্ৰামবাৰৰ দিনা নাহিবা।
তাতে প্ৰভুৱে তেওঁক উত্তৰ দি ক'লে,
হে কপটীয়াবিলাক, তোমালোকৰ প্ৰতিজনে বিশ্ৰামবাৰে নিজ নিজ বলদ বা গাধ দানা পাত্ৰৰ পৰা মেলি পানী খুৱাবলৈ নিনিয়েনে? তেন্তে ১৮ বছৰৰ পৰা চৈতানে বন্ধ কৰা আব্ৰাহামৰ সন্ততি এই যি তিৰোতা, তেওঁক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয়নে?
এইবোৰ কথা কলত তেওঁৰ সকলো বিৰোধীবিলাক লাজত পৰিল, আৰু তেওঁ কৰা সকলো মহিমাযুক্ত কৰ্মৰ নিমিত্তে গোটেই লোকসমূহে আনন্দ কৰিলে। এতেকে তেওঁ ক'লে,
ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা, আৰু তাক কিহৰ লগত তুলনা দিম? যি এটি সৰিয়হৰ গুটি কোনো মানুহে লৈ নিজৰ বাৰীত পেলাই দিলত, সি গজি বাঢ়ি গছ হোৱাত আকাশৰ চৰায়ে তাৰ ডালত বাস কৰিলে, তাৰ নিচিনা সেই ৰাজ্য।
পাছে তেওঁ আকৌ ক'লে,
ঈশ্বৰৰ ৰাজ্যক কিহৰ লগত তুলনা দিম? যি খমিৰ এজনী তিৰোতাই লৈ ৩ দোণ পিঠাগুড়িৰ মাজত আটাইখিনি নুফুলাকৈ ঢাকি থলে, তাৰ নিচিনা সেই ৰাজ্য।
এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি জিৰচালেমলৈ গৈছিল। তেতিয়া কোনো এজনে তেওঁক সুধিলে,
হে প্ৰভু, যিবিলাকে পৰিত্ৰাণ পাব তেওঁবিলাক তাকৰনে?
তাতে তেওঁবিলাকক ক'লে,
ঠেক দুৱাৰে দি সোমাবলৈ প্ৰাণে প্ৰাণে চেষ্টা কৰা, কিয়নো মই তোমালোকক কওঁ অনেকে সোমাবলৈ যত্ন কৰিব কিন্তু নোৱাৰিব, কাৰণ যেতিয়া ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ মাৰে আৰু তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই কোৱা, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক, আৰু তেওঁ উত্তৰ দি তোমালোকক ক'ব, তহঁত ক'ৰ মানুহ তাক মই নাজানো, তেতিয়া তোমালোকে ক'বলৈ ধৰিবা, আপোনাৰ সাক্ষাতে আমি ভোজন পান কৰিলোঁ আৰু আমাৰ আলিবাটতেই আপুনি উপদেশ দিলে, কিন্তু তেওঁ ক'ব, মই তহঁতক কওঁ তহঁত ক'ৰ মানুহ তাক মই নাজানো, হে অধৰ্মচাৰীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হ। যেতিয়া তোমালোকে আব্ৰাহাম, ইছহাক, জাকুব আৰু ভাৱবাদী সকলোকে ঈশ্বৰৰ ৰাজ্যত থকা আৰু নিজকে বাহিৰত পেলোৱা দেখিবা, তেতিয়া সেই ঠাইত ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব, আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা মানুহবিলাক আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব। আৰু চোৱা, যিবিলাক আগ হ'ব এনে পাছ পৰাবিলাক আছে, আৰু যিবিলাক পাছ পৰিব এনে আগ হোৱাবিলাকো আছে।
সেই সময়তে কেইজনমান ফৰিচিয়ে আহি তেওঁক ক'লে,
তুমি ইয়াৰ পৰা ওলাই আঁতৰ হৈ যোৱা, কিয়নো হেৰোদে তোমাক বধ কৰিবলৈ ইচ্ছা কৰিছে।
তাতে তেওঁলোকক কলে,
তোমালোকে সেই শিয়ালক এই কথা কোৱাগৈ, চোৱা মই আজি আৰু কাইলৈ ভূত খেদাওঁ, নৰিয়াক সুস্থ কৰোঁ আৰু তৃতীয় দিনত সিদ্ধ হ'ম। তথাপি আজি কাইলৈ আৰু পৰহিলৈ মই যাত্ৰা কৰিয়েই থাকিব লাগিব, কিয়নো জেৰুচালেমৰ বাহিৰে কোনো ভাৱবাদী বিনষ্ট হোৱা অসাধ্য। সেই ভাৱবাদীসকলক বধ কৰোতা, আৰু তোমালৈ পঠোৱাবিলাকক শিল দলিয়াই মাৰোতা, জেৰুচালেম, জেৰুচালেম। কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ মই তোমালোকৰ সন্তানবিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিব, কিন্তু তোমালোক সন্মত নহলা। চোৱা, তোমালোকৰ ঘৰ তোমালোকলৈ ত্যক্ত হৈ গৈছে, আৰু মই তোমালোকক কওঁ, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য। এই কথা তোমালোকে নোকোৱা মানে মোক দেখিবলৈ নাপাবা।